মথি অধ্যায় তেইছ। তেতিয়া যীশুৱে লোকসমূহ আৰু তেওঁৰ শিষ্যবিলাকক ক'লে,
অধ্যাপক আৰু ফৰিচীবিলাক মুচিৰ আসনত বহি আছে, এই নিমিত্তে তেওঁবিলাকে তোমালোকক যি আজ্ঞা দিয়ে সেই সকলোকে পালন আৰু মান্য কৰিবা, কিন্তু তেওঁবিলাকৰ কৰ্মৰ দৰে নকৰিবা, কিয়নো তেওঁবিলাকে কয় কিন্তু নকৰে। তেওঁবিলাকে গধুৰ আৰু অসহনীয় ভাৰ বান্ধি মানুহবিলাকৰ কান্ধত দিয়ে, কিন্তু নিজে এটা আঙুলিৰেও তাক লৰাবলৈ ইচ্ছা নকৰে। কিন্তু তেওঁবিলাকে মানুহক দেখুৱাবলৈ নিজৰ সকলো কৰ্ম কৰে, কিয়নো তেওঁবিলাকে নিজৰ নিজৰ তাবিজ ডাঙৰকৈ লয় আৰু কাপোৰৰ দহি দীঘলকৈ ৰাখে, ভোজত প্ৰধান ঠাই আৰু নামঘৰত প্ৰধান আসন, হাত বজাৰত নমস্কাৰ আৰু ৰব্বীৰ নাম, এই সকলোকে ভাল পায়, কিন্তু তোমালোক হলে ৰব্বী বুলি মতা নহবা। কিয়নো এজনা তোমালোকৰ গুৰু আছে আৰু তোমালোক সকলো ভাই ভাই, পৃথিৱীত কাকো পিতৃ বুলি নামাতিবা, কিয়নো এজনা অৰ্থাৎ স্বৰ্গত থকাজনাই তোমালোকৰ পিতৃ, আৰু তোমালোক আচাৰ্য বুলি মতা নহবা, কিয়নো এজনা অৰ্থাৎ খ্ৰীষ্টই তোমালোকৰ আচাৰ্য। কিন্তু তোমালোকৰ মাজত যিজন শ্ৰেষ্ঠ তেওঁ তোমালোকৰ পৰিচাৰক হ'ব। যিকোনোৱে নিজকে নিজে বৰ বুলি মানিব তেওঁক সৰু কৰা হ'ব, আৰু যিকোনোৱে নিজকে নিজে সৰু বুলি মানিব তেওঁক বৰ কৰা হ'ব। কিন্তু হাই হাই কপটীয়া অধ্যাপক আৰু ফৰিচীবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো মানুহবিলাকৰ আগত তোমালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছা, কাৰণ তোমালোকে নিজেও নুসুমোৱা আৰু সোমাবলৈ ধৰাবিলাককো সোমাবলৈ নিদিয়া। হাই হাই কপটীয়া অধ্যাপক আৰু ফৰিচীবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে এজনক যিহুদী ধৰ্ম লোৱাবলৈ সাগৰ আৰু পৃথিৱী ঘূৰি ফুৰা, আৰু যে লয় তাক নিজতকৈও দুগুণ নৰকি কৰা। হাই হাই অন্ধ পথ প্ৰদৰ্শকবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে কোৱা যে মন্দিৰত ধৰি শপত খালে একো নহয়, কিন্তু যিজনে মন্দিৰৰ সোণত ধৰি শপত খায় তেওঁ ধৰুৱা। হে নিৰ্বোধ আৰু অন্ধবিলাক, সোণ আৰু সোণক পবিত্ৰ কৰা যি মন্দিৰ, এই দুয়োৰ মাজত কোনটো শ্ৰেষ্ঠ? আৰু তোমালোকে কোৱা যে বেদীত ধৰি শপত খালে একো নহয়, কিন্তু যিজনে তাৰ ওপৰত নৈবেদ্যত ধৰি শপত খায় তেওঁ ধৰুৱা। হে অন্ধবিলাক, নৈবেদ্য আৰু নৈবেদ্যক পবিত্ৰ কৰা যি বেদী, এই দুয়োৰ মাজত কোনটো শ্ৰেষ্ঠ? এতেকে যিকোনোৱে বেদীত ধৰি শপত খায় তেওঁ বেদীত আৰু তাৰ ওপৰত সকলোতে ধৰি শপত খোৱা হয়, আৰু যিকোনোৱে মন্দিৰত ধৰি শপত খায় তেওঁ মন্দিৰ আৰু তাত বাস কৰা জনাতে ধৰি শপত খোৱা হয়, আৰু যিকোনোৱে স্বৰ্গৰ নামে শপত খায় তেওঁ ঈশ্বৰৰ সিংহাসন আৰু তাৰ ওপৰত বহাজনৰ নামেও শপত খায়। হাই হাই কপটীয়া অধ্যাপক আৰু ফৰিচীবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে পদিনা গুৱামৰি আৰু জিৰাৰ দশম ভাগ দান কৰা, কিন্তু বিধানৰ মাজত গুৰুতৰ ভাগ যি ন্যায় বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰ এৰিলাহক, কিন্তু এইবোৰ পালন কৰা আৰু সেইবোৰকো নেৰা তোমালোকৰ উচিত আছিল। হে অন্ধ পথ প্ৰদৰ্শকবিলাক, তোমালোকে পোক এটাকে চাকি পেলাই উতকে গিলা হওক। হাই হাই কপটীয়া অধ্যাপক আৰু ফৰিচীবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে বাতিকাহীৰ বাহিৰ ফাল নিকা কৰা, কিন্তু ভিতৰ ফাল অপহৰণ আৰু অপৰিমিততাৰে পৰিপূৰ্ণ। হে অন্ধ ফৰিচী, আগে বাতিকাহীৰ ভিতৰ ফাল নিকা কৰা, তেহে তাৰ বাহিৰ ফালো নিকা হ'ব। হাই হাই কপটীয়া অধ্যাপক আৰু ফৰিচীবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোক বগাকৈ লিপা মৈদামৰ নিচিনা, সেইবোৰৰ বাহিৰ ফালে দেখিবলৈ সুন্দৰ, কিন্তু ভিতৰ ফালে মৰা মানুহৰ হাড় আৰু সকলো প্ৰকাৰৰ মলিৰে পৰিপূৰ্ণ। সেইদৰে তোমালোকো বাহিৰে মানুহে দেখাত ধাৰ্মিক, কিন্তু ভিতৰে কপট আৰু অধৰ্মৰে পূৰ হৈ আছা। হাই হাই কপটীয়া অধ্যাপক আৰু ফৰিচীবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে ভাৱবাদীসকলৰ মৈদাম বান্ধিছা আৰু ধাৰ্মিকবিলাকৰ মৈদাম শোভিত কৰিছা, আৰু কোৱা যে আমাৰ পূৰ্বপুৰুষসকলৰ দিনত আমি থকা হলে ভাৱবাদীসকলৰ ৰক্তপাতত তেওঁলোক সমভাগী নহলহেঁতেন। এইদৰে তোমালোক যে ভাৱবাদীসকলক বধ কৰাবিলাকৰ সন্তান, এই বিষয়ে তোমালোকে নিজেই নিজৰ পক্ষত সাক্ষ্য দিছা। এই হেতুকে তোমালোকেও নিজৰ পূৰ্বপুৰুষসকলৰ জোখৰ পাত্ৰ পূৰ কৰা। হে সৰ্পগণ, কাল সৰ্পৰ বংশ, তোমালোকেনো কেনেকৈ নৰকৰ দণ্ডৰ পৰা সাৰিবা? এই নিমিত্তে চোৱা, মই তোমালোকৰ ওচৰলৈ ভাৱবাদী জ্ঞানী আৰু অধ্যাপকসকলক পঠাওঁ। তেওঁলোকৰ মাজত জনতিয়েকক তোমালোকে বধ কৰিবা, উচতু দিবা। জনতিয়েকক তোমালোকে নামঘৰত কোবাবা আৰু নগৰে নগৰে তাৰণা কৰিবা, তাতে ধাৰ্মিক হেবলৰ ৰক্তপাতৰ পৰা বৰ্ষীয়াৰ পুতেক যি জখৰীয়াক তোমালোকে মন্দিৰ আৰু বেদীৰ মাজত বধ কৰিলা, তেওঁৰ ৰক্তপাতলৈকে পৃথিৱীৰ ওপৰত সকলো ধাৰ্মিকৰ ৰক্তপাতৰ দোষ তোমালোকৰ ওপৰত পৰিব। মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো কালৰ লোকবিলাকৰ ওপৰত পৰিব। হে ভাৱবাদীসকলক বধ কৰোতা, আৰু তোমালৈ পঠোৱাবিলাকক শিল দলিয়াই মাৰোতা। জেৰুচালেম, জেৰুচালেম, কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তানবিলাকক কিমানবাৰ চপাবলৈ ইচ্ছা কৰিলো, কিন্তু তুমি সন্মত নহলা। চোৱা, তোমাৰ ঘৰ নিৰ্জন হবলৈ তোমালৈ ত্যক্ত হৈ গৈছে, কিয়নো মই তোমাক কওঁ, প্ৰভুৰ নামেৰে যিজন আহিছে তেওঁ ধন্য। এই কথা তুমি নোকোৱা মানে এতিয়াৰ পৰা মোক দেখিবলৈ নাপাবা।